নেৰেশ্যন পাৰ্বতীপ্ৰসাদৰ ভাষা জাতে পাতে ঘৰুৱা। তেওঁৰ গীতত পাহাৰ ভৈয়াম গাঁও ভূঁই পথাৰ সমাৰৰ চিনাকি ছবিখন সহজেই জিলিকি উঠে। কেঁচা মাটিৰ সুগন্ধ মলমলায়, গৰখীয়াৰ মিঠা বাঁহীৰ সুৰ তেওঁৰ কাপত অমৰ হয়। ই লাৰ্ণিং মনত ৰাখিব, বিপদজনক পদাৰ্থৰ হানিকাৰক প্ৰভাৱ সেই পদাৰ্থবিধৰ গুণধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ ভিতৰত আছে ইয়াৰ বিষময়তা, ই দুৰ্ঘটনাবশতঃ পৰিৱেশত বিয়পি পৰে নে নপৰে, ছাতি মাৰি বিয়পি পৰে নে বৈ আহি বিয়পি পৰে, আৰু তেওঁ ইয়াৰ প্ৰতি কিমান সংবেদনশীল তাৰ ওপৰতো ইয়াৰ প্ৰভাৱ নিৰ্ভৰ কৰে। অধিক জানিবৰ বাবে লিংককেইটাৰ ওপৰত ক্লিক কৰক। কমাৰ্চিয়েল হৰলিক্স কুকিজত আছে প্ৰটিন, দুগিলাচ গাখীৰত থকাৰ সমান কেলছিয়াম, ৰিচ বাটাৰ, ৰিয়েল কেশ্যুজ, হৰলিক্স কুকিজ। ড্ৰামা
মইতো কৈছিলোৱেই সি নাহে বুলি, তহঁতিহে মোক বিশ্বাস নকৰিলি। এতিয়া থাক মোৰ চুপৰীয়া চুপৰীয়াই, তহঁতৰ দৰে বুৰ্বক মই আৰু জীৱনত দেখা নাই দেই। হেল্ল, তাৰ দৰে এটা দগধা চোৰে বাৰু কাৰোবাৰ ফুচুলনিত ভুল গৈ চুৰ কৰি নিয়া বস্তু ঘূৰাই দিবলৈ আহিবনে? চোৰুক সুধি চাউল বহালে হ'ব এনেদশা, বুজিছ?
প্ৰম্পটছ নমস্কাৰ, মোৰ নাম সিদ্ধাৰ্থ, কওকচোন মই আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ? এই প্ৰকল্পটোত কাম কৰিবলৈ পাই মোৰো ভাল লাগিছে। আজি বাৰু আপোনাক কিদৰে সহায় কৰিব পাৰোঁ?
মই ভালে আছোঁ, খবৰ লোৱাৰ বাবে ধন্যবাদ, আৰু এই প্ৰকল্পটোৰ কামত ইমান সোনকালে মোক ব্যক্তিগতভাৱে যোগাযোগ কৰাৰ বাবেও ধন্যবাদ।